এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ এলেকা উন্নয়ন পুঁজি কেলেংকাৰীৰ গোচৰৰ আনুষ্ঠানিক বিচাৰ প্ৰক্ৰিয়া আজি আৰম্ভ। আলফা স্বাধীনৰ বিৰুদ্ধে চলোৱা অভিযানত চৰাইদেউ জিলা আৰক্ষীৰ যোৱা দুদিনত 10 লিংকমেনক গ্ৰেপ্তাৰ। স্বনামধন্য কবি শিশু সাহিত্যিক উপন্যাসিক নৱকান্ত বৰুৱাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন। বড়ো ভাষাক সমভাষিক অধিকাৰ আৰু মৰ্যাদা প্ৰদানৰ দাবীৰে এপচুৰ স্মাৰক পত্ৰ দাখিল। আৰু লৰ্ডছ ক্ৰিকেট টেষ্টত ভাৰত নিশ্চিত পৰাজয়ৰ সন্মুখীন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে দিশা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ এলেকা উন্নয়ন পুঁজি কেলেংকাৰীৰ গোচৰৰ আনুষ্ঠানিক বিচাৰ প্ৰক্ৰিয়া আজি গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতত আৰম্ভ হৈছে। সাংসদ ভূঞাৰ বিৰুদ্ধে গোচৰ চলোৱাৰ বাবে ৰাজ্যসভাৰ অধ্যক্ষৰ পৰা প্ৰয়োজনীয় অনুমোদন লাভ নকৰাৰ বাবে তেওঁৰ বিৰুদ্ধে আদালতত এই পৰ্যন্ত গোচৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা হোৱা নাই বুলি চৰকাৰী পক্ষৰ অধিবক্তাই জনাইছে। এই গোচৰৰ মূল অভিযুক্ত নিলম্বিত অতিৰিক্ত আয়ুক্ত শৰ্মিষ্ঠা বৰা, সহকাৰী আয়ুক্ত হেমন্ত কুমাৰ দত্ত, অভিযন্তা দিগন্ত কলিতা আৰু নিৰ্মাণ সমিতিৰ বিষয়ববীয়া বিশ্বজিৎ ডেকাৰ আজি বিশেষ আদালতে জামিন মঞ্জুৰ কৰে। উল্লেখযোগ্য যে সাংসদ এলেকা উন্নয়ন পুঁজিৰ কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষে 13 অভিযুক্তৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰিছিল। এনে অভিযোগনামাৰ ভিত্তিত আদালতে ইতিমধ্যে 12 বিৰুদ্ধে গোচৰ ৰুজু কৰে। মুখ্যমন্ত্ৰী তদাৰকী কোষে অভিযোগনামা দাখিল কৰা অভিযুক্তসকলৰ ভিতৰৰ 5 চৰকাৰী বিষয়া আৰু বিভিন্ন নিৰ্মাণ সমিতিৰ বিষয়ববীয়া আৰু সদস্য আছে। আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে সাংসদ এলেকা উন্নয়ন পুঁজিৰ অধীনত কামৰূপ মহানগৰ জিলাত 44 পথ নিৰ্মাণৰ আঁচনি লোৱা হৈছিল আৰু ইয়াৰ ভিতৰত 22 আঁচনিৰ কাম সম্পূৰ্ণ হয়। ইপিনে 17 আঁচনিৰ কামৰ কোনো তথ্য লাভ কৰা নহল বুলি মুখ্যমন্ত্ৰী তদাৰকী কোষৰ তদন্তত প্ৰকাশ পাইছে। চৰাইদেউ জিলা আৰক্ষীয়ে আলফা স্বাধীনৰ বিৰুদ্ধে অভিযান চলাই যোৱা দুদিনত 10 লিংকমেনক গ্ৰেপ্তাৰ কৰিছে। পূৰ্বে আটকাধীন আলফাৰ লিংকমেনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে এই অভিযান চলায়। সমাগত স্বাধীনতা দিৱসত সম্ভাৱ্য কুঠাঘাত ৰোধৰ লক্ষ্যৰে আৰক্ষীয়ে এই অভিযান তীব্ৰতৰ কৰি তুলিছে। আটক কৰা লিংকমেনসকলৰ পৰা তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। নিষিদ্ধ ঘোষিত সংগঠনটোৰ কাৰ্যকলাপ নিষ্ক্ৰিয় কৰি ৰাজ্যখনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ভৱিষ্যতেও এই অভিযান চলি থাকিব বুলি চৰাইদেউ জিলাৰ উপ আৰক্ষী অধীক্ষক গজানন শৰ্মাই প্ৰকাশ কৰিছে।
যোৱা দুদিনত আমি চৰাইদেউ পুলিচে 10 আলফাৰ লিংকমেন বা OGW ধৰিছোঁ। অসমৰ বিভিন্ন জেগাৰ পৰা, চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা ধৰিছোঁ, লগতে গুৱাহাটী, দৰং, ওদালগুৰি আৰু নাগালেণ্ডৰ পৰাও ধৰিছোঁ। তেওঁলোকৰ এগেইনষ্টত আমাৰ টেকটিকেল ইণ্টেলিজেঞ্চ প্লাছ হিউমেন ইণ্টেলিজেঞ্চ দুটাই আছিলে। আমাৰ 15 আগষ্টৰ আগত কিছুমান ছাবভাৰ্চিভ এক্টিভিটিজ পাৰ্ট লোৱা তেওঁলোকৰ প্লেন আছিলে। এই ইণ্টেলিজেঞ্চৰ মতে আমি তেওঁলোকক এপ্ৰিহেণ্ড কৰিছোঁ। তেওঁলোকক ধৰি কোৰ্টত ফৰৱাৰ্ড কৰা হৈছে। একিউজৰ নাম হ'ল আছিম অধিকাৰী অফ আদাবাৰী কলনী পাণ্ডু গুৱাহাটীৰ পৰা ধৰিছোঁ, বলেন ডেকা অফ PS হাৰসিংগা ডিষ্ট্ৰিক্ট ওদালগুৰি, ধ্ৰুৱজ্যোতি বৈশ্য হাৰসিংগা PS ওদালগুৰি ডিষ্ট্ৰিক্ট, ধৰ্মেন্দ্ৰ ডেকা অফ নাপতাৰাপাৰা PS চিপাজাৰ দৰং ডিষ্ট্ৰিক্ট, সিৰাজুদ্দিন আলী অফ চেনিগদম PS সোণাৰী চৰাইদেউ ডিষ্ট্ৰিক্টৰ, ইমৰাণ আলী PS সোণাৰী চৰাইদেউ ডিষ্ট্ৰিক্ট, সুৰজিৎ দে ভৱানীপুৰ সোণাৰী চৰাইদেউ ডিষ্ট্ৰিক্ট, আহম কন্যাক নতুন বস্তি নগিনীমাৰা নাগালেণ্ডৰ পৰা ধৰা হৈছে তেওঁক, আৰু টুৱাং কন্যাক নতুন বস্তি নাগিনীমাৰা PS নাগালেণ্ডৰ পৰা ধৰা হৈছে, আৰু সোণাৰীৰ পৰা আৰু এজন আছে শংকু দাস বৰাহী বা কাছাৰী গাঁৱৰ তেওঁ নিবাসী।
স্বনামধন্য কবি শিশু সাহিত্যিক ঔপন্যাসিক নৱকান্ত বৰুৱাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণৰ বাহক ৰূপে সন্মানিত বৰুৱাৰ কবিতাসমূহ জীৱনৰ ৰহস্য আৰু উপলব্ধি, প্ৰেমৰ অনুভৱী প্ৰকাশ আৰু পৃথিৱীৰ প্ৰতি ভালপোৱাৰে সমৃদ্ধ। তেওঁৰ ভাৱ আৰু চহকী ভাষাই সাম্প্ৰতিক সময়তো জনমানসক আলোড়িত কৰে। বিশিষ্ট আবৃত্তিকাৰ অৱনী বৰাৰ কণ্ঠত এয়া কবিগৰাকীৰ কবিতাৰ কিয়দাংশ।
এখন স্বচ্ছ মুখাৰে, এখন স্বচ্ছ মুখাৰে আৱৰা মোৰ মুখ, মই হৈও মই নহয়, মই নহলেও মই। এখন স্বচ্ছ মুখাৰে আৱৰা মোৰ মুখ, মোৰ দুখখিনি মোৰ মুখত নে মুখাত মই নাজানো, মোৰ হাঁহিটো মোৰ মুখাত নে মুখত।
আধুনিক অসমীয়া কবিতাক অনন্য মাত্ৰা প্ৰদান কৰি যোৱা কবিগৰাকীৰ কবিতাসমূহত জীৱনৰ অনুপম সৌন্দৰ্য, মৃত্যুৰ ৰহস্য আৰু প্ৰেমৰ অনন্য ৰূপ প্ৰতিভাত হৈছে।
স্বনিমন্ত্ৰিত হয়তো নহয় বন্ধু, সঁচাকৈয়ে আছে মই জানো। শান্তিৰ অকণি এটি দ্বীপ য'ত আছে বাট চাই, দেহত বসন্ত সাঁচি তোমাৰ প্ৰেয়সী, যি অমৃত আমাৰ নিশ্বাস বিহি কৰি তোলা নাই তাৰ আস্বাদ দিবৰ বাবে। মই জানো আছে বন্ধু, মন আৰু মগজুৱে গলা কৰা লৈ তৰ কোনোবা অংশতে আত্মাৰ মাজুলী আছে।
হে অৰণ্য, হে মহানগৰ, ৰত্নাকৰ, এটি দুটি এঘাৰটি তৰাকে ধৰি কেইবাখনো কাব্য সংকলন ৰচনা কৰা বৰুৱাৰ ককাদেউতাৰ হাৰ উপন্যাসখনে 1975 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে। ইয়াৰ আগেয়ে 1974 চনত তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে, 1993 চনত অসম উপত্যকা সাহিত্য বঁটা, 1998 চনত কমল কুমাৰী বঁটাৰ লগতে 1976 চনত পদ্মভূষণ সন্মানেৰে তেওঁ সন্মানিত হৈছিল। কেইবাখনো মননশীল প্ৰবন্ধ সংকলন, অনুবাদ সাহিত্য, নাটক আৰু বিশেষকৈ শিশু মনস্তত্ব উপলব্ধি কৰি লিখা শিশু ৰচনাসমূহে সাহিত্যিকগৰাকীৰ অসমীয়া সাহিত্যলৈ বহুমুখী অৱদানকে প্ৰতিফলিত কৰে। 1990 চনত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰা সাহিত্যিকগৰাকীৰ 2002 চনৰ 14 জুলাইত মৃত্যু হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাহিত্যিকগৰাকীৰ পুণ্যতিথি উপলক্ষে আজি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসমীয়া ভাষা সাহিত্যৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ নৱকান্ত বৰুৱাৰ গীত কবিতা তথা সাহিত্যৰ অন্যান্য ৰচনাসমূহে জনসাধাৰণৰ মনত বিশেষভাৱে সাঁচ বহুৱাইছিল বুলি মন্তব্য কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা।
ধন্যবাদ অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনত এখন বৈঠকত অংশ লৈ ছেপ্টেম্বৰত হ'বলগীয়া স্বাস্থ্য শিবিৰৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ বুজ লয়। তেওঁ সংশ্লিষ্ট বিষয়াসকলক এই শিবিৰৰ বাবে সকলো কাম নিয়াৰিকৈ কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে 18 বছৰ অনুৰ্ধ ল'ৰা ছোৱালীৰ বাবে ৰাজ্যজুৰি ছেপ্টেম্বৰত বৃহৎ স্বাস্থ্য শিবিৰ মুকলি কৰাৰ পৰিকল্পনা কৰিছে। এই শিবিৰত হৃদৰোগ, স্নায়ুৰোগ, জেনেটিক ৰোগ, যকৃত তথা বৃক্ক ৰোগ, চকু কাণৰ ৰোগকে ধৰি 50 বিধ ৰোগ চিনাক্ত কৰি যাৱতীয় ব্যৱস্থা লোৱা হ'ব। নিৰ্বাচনী ব্যৱস্থা আৰু ন্যায়িক নিযুক্তিৰ ক্ষেত্ৰত বড়ো ভাষাক সমভাষিক অধিকাৰ আৰু মৰ্যাদা প্ৰদানৰ দাবীৰে সদৌ বড়ো ছাত্ৰ সন্থা এপছুৱে আজি ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ক 2খন স্মাৰক পত্ৰ দাখিল কৰে। সংগঠনটোৱে ৰাজ্যিক নিৰ্বাচন আয়োগক দাখিল কৰা স্মাৰক পত্ৰত BTCৰ ভোটাৰ তালিকা অসমীয়াৰ লগতে বড়ো ভাষাটো প্ৰকাশৰ বাবে দাবী জনায়। গুৱাহাটী উচ্চ ন্যায়ালয়ক প্ৰদান কৰা আনখন স্মাৰক পত্ৰত এপছুৱে ন্যায়ালয়ৰ অধীনৰ নিযুক্তি পৰীক্ষাসমূহত বড়ো ভাষাক অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়। উল্লেখযোগ্য যে সংগঠনটোৱে কালি BTCৰ সমাগত নিৰ্বাচনৰ বাবে ভোটদাতাৰ তালিকা অসমীয়াৰ লগতে বড়ো ভাষাটো প্ৰকাশ কৰাৰ বাবে সদৌ বড়ো ছাত্ৰ সন্থা এপছুৱে দাবী উত্থাপন কৰিছিল। অসম চৰকাৰী ভাষা সংশোধনী আইন 2020 অনুসৰি এই ব্যৱস্থা ল'বলৈ সংগঠনটোৱে দাবী জনায়। এখন সংবাদমেলত এপছুৰ সভাপতি দীপেন বৰুৱে এই আহ্বান জনায়। BTRৰ উপৰি বড়ো জনগোষ্ঠীৰ বসতি প্ৰধান অঞ্চলসমূহৰ চৰকাৰী কাম কাজত বড়ো ভাষা ব্যৱহাৰ কৰাটো নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সোণাপুৰত আজি পুৱা মানকাছৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা অহা নৈশ বাছ এখনৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ এজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীজনৰ পৰা 50,000টা নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৰেণ তগবীয়ে আজি এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰি কয় যে জব্দ কৰা মাদক দ্ৰব্যখিনিৰ মূল্য 10 কোটি টকাৰো অধিক হ'ব।
বাছ নম্বৰটো হ'ল AS01TC0375 আছিংমাৰী মানকাছাৰ ৰোড। তাতে এই সোণাপুৰ ওচৰতে আমি ইণ্টাৰচেপ্ট কৰিলোঁ। চাৰ্জ কৰাৰ পাছত এজন ব্যক্তি আশিক বাবু 26 ইয়াৰ্ছ, তাৰ দেউতাৰ নাম হ'ল মইনুল হক আৰু গাঁৱৰটো আছিলে এখেতৰ কোচনিমাৰা গাঁৱৰ ব্যক্তি হয়। আমি জব্দ কৰিলোঁ জাবা টেবলেট 50,000। এইটো 5টা ডাঙৰ ডাঙৰ পেকেটকৈ প্লাষ্টিক পেকেটকে লৈ আনিছে এখেতে। হিচাপ কৰাৰ পাছত টোটেল 50,000 পাইছিলোঁ। এইটো মাৰ্কেট ভেলিউ আছে 2.5 কোটি। জাবা টেবলেট পোৱা হৈছে, ভেলিউটো 2.5 কোটি হয়। এইটো বাংলাদেশ, এইটো ফেন্সিং হিপাৰত এইটো 4 গুণা হৈ যায়, 10 ক্ৰোৰ ভেলিউ হৈ যায়।
এই নিচাজাতীয় টেবলেটখিনি মানকাছাৰৰ পৰা বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যোৱা ছমাহত জিলাখনত কমেও 45টা স্থানত আৰক্ষীয়ে মাদক দ্ৰব্য জব্দ কৰিছে। ইপিনে জাগিৰোড ৰেল ষ্টেচনৰ সমীপৰ পৰা আজি বৃহৎ পৰিমাণৰ মাদক দ্ৰব্যৰ লগতে এগৰাকী মহিলাক আটক কৰা হয়। মণিপুৰৰ 25 বছৰীয়া মহিলাগৰাকীয়ে 9টা চাবোনৰ বাকচত হেৰইন ভৰাই আনিছিল। জব্দ কৰা হেৰইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য প্ৰায় 5 কোটি টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মণিপুৰৰ পৰা দুঃসাহসিক বাছেৰে আহি জাগিৰোডত উপস্থিত হোৱা মহিলাগৰাকীৰ গতিবিধিত সন্দেহ উপজাত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে তালাচী চলাই মাদক দ্ৰব্যসমূহ জব্দ কৰে। উল্লেখযোগ্য যে এই সৰবৰাহ কাৰ্যত এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি আৰক্ষীয়ে মণিপুৰৰ মহিলাগৰাকীক সোধা পোছা কৰি আছে। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাই চাৰিদিনীয়া বৰাক উপত্যকা ভ্ৰমণসূচীৰ আজি অন্তিম দিনা কাছাৰ জিলাত কেইবাটাও গুৰুত্বপূৰ্ণ কৃষি প্ৰকল্প পৰিদৰ্শন কৰে। তেওঁ কৃষক, শ্ৰমিক আৰু প্ৰশাসনৰ মাজত সমন্বয়ৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। মুখ্য সচিবগৰাকীয়ে আজি লক্ষীপুৰৰ মাৰ্কুলিন আনাৰস বাগিচা পৰিদৰ্শন কৰে। তেওঁ আনাৰস খেতিয়কসকলৰ সৈতেও এই খেতিৰ সম্ভাৱনা আৰু সম্ভাৱ্য সমস্যাসমূহৰ বিষয়ে আলোচনা কৰে। তেওঁ এগ্ৰ' অৰ্গেনিক প্ৰডাক্ট কোম্পানী লিমিটেডৰ কাৰ্যালয়ত উপস্থিত হৈ কোম্পানীটোৰ পৰিচালনা কমিটী আৰু কৃষক প্ৰতিনিধিসকলৰ সৈতেও গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। তেওঁ জিলা প্ৰশাসন আৰু কৃষি বিভাগক জিলাখনৰ লগতে চুবুৰীয়া ৰাজ্য আৰু জিলাসমূহৰ উৎপাদন একগোট কৰি সুসংগঠিত প্ৰসংস্কৰণ কেন্দ্ৰ স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্য সচিবগৰাকীয়ে শিলচৰৰ সমীপৱৰ্তী লালবাগ অঞ্চল পৰিদৰ্শন কৰি প্ৰস্তাৱিত ডলু গ্ৰীণফিল্ড বিমান বন্দৰৰ পুনৰ্বাসন প্ৰকল্পৰ বুজ লয়। এই প্ৰকল্পৰ অধীনত চাহ শ্ৰমিক পৰিয়ালৰ বাবে 173টা গৃহ নিৰ্মাণ কৰা হৈছে। এই প্ৰকল্পই তেওঁলোকৰ মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰিব বুলি মুখ্য সচিবগৰাকীয়ে আশা প্ৰকাশ কৰে। তদুপৰি কাছাৰৰ আনাৰক খেতি আৰু কৃষিভিত্তিক উদ্যোগৰ সম্ভাৱনাক সঠিক পৰিকল্পনাৰ জৰিয়তে সদ্ব্যৱহাৰ কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ উল্লেখ কৰে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত গুৱাহাটী শিশু মহোৎসৱৰ আজি পঞ্চম দিনা দন্ত সজাগতা চিকিৎসা শিবিৰ মুকলি কৰা হয়। আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপিকা ডাঃ ৰুবি কটকীৰ তত্বাৱধানত আয়োজিত শিবিৰত অভিভাৱকসকলে অংশগ্ৰহণ কৰে। ডাঃ কটকীয়ে অসম প্ৰকাশন পৰিষদৰ শিশু মহোৎসৱ আয়োজনৰ লগতে দাঁতৰ যতন লোৱাৰ ক্ষেত্ৰত সচেতনতা সৃষ্টিৰ বাবে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে। তেওঁ কয় যে শিশুসকলক নাটক, কবিতা, আবৃত্তি আদি শিকিবলৈ উৎসাহিত কৰা হয় যদিও ইয়াৰ বাবে শুদ্ধ উচ্চাৰণ বা ধ্বনি প্ৰয়োজনীয়। দাঁতৰ গঠনৰ ওপৰতে উচ্চাৰণ বা ধ্বনি নিৰ্ভৰ কৰে বুলিও তেওঁ উল্লেখ কৰে। আজি মহোৎসৱৰ কাৰ্যসূচী পুৱা আৰতী হাজৰিকাৰ যোগাসন প্ৰশিক্ষণেৰে আৰম্ভ হয়। ইয়াৰ পাছতে নাট, মুকাভিনয়, সুকুমাৰ কলা আৰু সংগীতৰ কৰ্মশালা অনুষ্ঠিত হয়। বিয়লি 3 বজাৰ পৰা শান্তনু সাহা পৰিচালিত দ্য হিট উইকেট নামৰ চুটি চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হয়। বিয়লি 4:30 বজাৰ পৰা অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচী বিশিষ্ট সংগীত শিল্পী সূৰ্য গোস্বামীয়ে উদ্বোধন কৰে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী অসম প্ৰদেশ কংগ্ৰেছৰ কৰ্মীসভা আৰু সতীৰ্থ সন্মিলনত অংশ লোৱাৰ বাবে পৰহিলৈ অসমলৈ আহিব। নেতা দুয়োগৰাকীক আদৰাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সামাজিক আৰু তথ্য প্ৰযুক্তি বিভাগে বিশেষ কাৰ্যসূচী লৈছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। লৰ্ডছ ক্ৰিকেট টেষ্টত ভাৰত নিশ্চিত পৰাজয়ৰ সন্মুখীন হৈছে। আজি খেলখনৰ পঞ্চম তথা অন্তিম দিনা ভাৰতে জয়লাভৰ দ্বিতীয় ইনিংছৰ 6টা উইকেট বাকী থকা অৱস্থাত 193 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰে যদিও কালি অপৰাজিত হৈ থকা কে এল ৰাহুলে মাত্ৰ 6 ৰাণ যোগ দিয়াৰ পাছতে 39 ৰাণত ষ্টকছৰ বলত এল বি ডব্লিউ আউট হয়। ঋষভ পণ্টো 9 ৰাণত জোফ্ৰা আৰ্চাৰৰ বলত আউট হয়। ৰবীন্দ্ৰ জাদেজাই নীতিশ কুমাৰ ৰেড্ডীৰ সৈতে লগ লাগি অষ্টম উইকেটৰ জুটিত 30 ৰাণ যোগ দিয়ে যদিও নীতিশ কুমাৰ ৰেড্ডী ভোজন বিৰতিৰ ঠিক পূৰ্বে 13 ৰাণত আউট হয়। আমাৰ বাতৰি যুগুতৰ পৰলৈকে ভাৰতে 8টা উইকেটৰ বিনিময়ত 133 ৰাণ সংগ্ৰহ কৰিছে। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীৰ বাবে অনুষ্ঠিত 5খনীয়া টেষ্ট শৃংখলাত ইংলেণ্ডে 2-1 অগ্ৰগতি লাভ কৰাটো প্ৰায় নিশ্চিত হৈছে। উল্লেখযোগ্য যে খেলখনৰ প্ৰথম ইনিংছত দুটা দলে 387 ৰাণকৈ সংগ্ৰহ কৰিছে। ইংলেণ্ডে দ্বিতীয় ইনিংছত সংগ্ৰহ কৰা 192 ৰাণক সফলতাৰে জয়ৰ দিশত লৈ যাব পৰাটো দলটোৰ বাবে বিশেষ কৃতিত্বৰ কথা বুলি বিবেচিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কিতাপ পুনৰ এবাৰ। সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ এলেকা উন্নয়ন পুঁজি কেলেংকাৰীৰ গোচৰৰ আনুষ্ঠানিক বিচাৰ প্ৰক্ৰিয়া আজি আৰম্ভ। আলফা স্বাধীনৰ বিৰুদ্ধে চলোৱা অভিযানত চৰাইদেউ জিলা আৰক্ষীৰ যোৱা দুদিনত 10জন লিংকমেনক গ্ৰেপ্তাৰ। স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন। বড়ো ভাষাত সমভাষিক অধিকাৰ আৰু মৰ্যাদা প্ৰদানৰ দাবীৰে এপছুৰ স্মাৰক পত্ৰ দাখিল। আৰু লৰ্ডছ ক্ৰিকেট টেষ্টত ভাৰত নিশ্চিত পৰাজয়ৰ সন্মুখীন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।